হেই বন্ধু,
কি কয় বন্ধু?
মোক কোৱা, সেইটো কি তোমার হাতত যে আছে?
এইখন কিতাপ সত্য ঈশ্বৰৰ এজন ভাল ও মহানজনৰ বিষয়ে।
কোন মানুহবিলাকৰ ঈশ্বৰ?
তেওঁ সকলোৰে ঈশ্বৰ।
কিন্তু মই তেওঁৰ সম্বন্ধে কেতিয়াও শুনা নাই।
কিন্তু এই কিতাপে তেওঁৰ বাক্যৰ বিষয়ে কয়, আমাৰ বাবে ও আমাৰ মানুহবিলাকৰ বাবে।
তেনেহলে এই কিতাপত মোৰ বাবে কিবা আছে? কি বাতৰি মোৰ বাবে আছে?
ইয়াত তোমাৰ শুভ বাতৰি আছে।
শুভ বাতৰি?
এই কিতাপে কয় যে ঈশ্বৰে আমাক প্ৰেম কৰে। বহুত মানুহে অহুচি আত্মাক ভয় কৰি জীয়াই আছে, কিন্তু এই বাক্যই কয় যে ঈশ্বৰে আমাক প্ৰেম কৰে আৰু তেওঁৰ শক্তি অন্য শক্তিতকৈ মহান।
মই অগুচি আত্মাক ভয় কৰোঁ, প্ৰেমময় ঈশ্বৰৰ কথা মোক কোৱা।
ঈশ্বৰে মানুহৰ ভয় চিনি পায়। ঈশ্বৰে মানুহৰ দুখ ও আৱশ্যকতা বুজে। তেওঁ মানুহৰ পাপ চিনি পায়।
এইটো সত্য, আমাৰ ভয় কষ্ট ও পাপ আছে, কিন্তু আমি কেনেকৈ মুক্ত পাব পাৰো?
এই কিতাপে আমাক কয় যে আমি বলিদানৰ যোগেদি পৰিত্ৰাণ পাব নোৱাৰো। টকা খৰচ কৰি, কাৰ্য কৰি, নতুবা বাপ্তিস্মৰ যোগেদিও নহয়, নতুবা আমাৰ জাতিৰ ওপৰত ভৰ দি মুক্ত হব নোৱাৰো। কিন্তু এটা পথ আছে।
কিন্তু আমি কেনেকৈ মুক্ত হব পাৰো?
সত্য ঈশ্বৰে আমাক মুক্ত কৰিব পাৰে, আৰু সেইকাৰণেই তেওঁ মুক্তিদাতা দান কৰিলে। তেওঁৰ নাম যীশু খ্ৰীষ্ট।
মই কেনেকৈ যীশুৰ বিষয়ে শিকিব পাৰো?
তেওঁৰ বাক্য ঈশ্বৰৰ পুস্তকত আছে। যীশুৱে মানুহক সুস্থ কৰিলে, তেওঁ মানুহক সহায় কৰিলে, তেওঁবিলাকৰ ভয়বোৰ আঁতৰাই দিলে, আমাক অহুচি আত্মাৰ পৰা দূৰত ৰাখিব পাৰে।
যীশু অহুচি আত্মাতকৈ বলৱান নে?
হয়, যীশু সত্য ঈশ্বৰ। তেওঁ আমাৰ পাপকো দূৰ কৰিব পাৰে।
যীশুৱে কেনেকৈ আমাৰ পাপ দূৰ কৰিব পাৰে?
যীশু পবিত্ৰ, তেওঁ কেতিয়াও পাপ নকৰে। তেওঁ আমাৰ বাবে ক্ৰুচ কাঠত মৃত্যু হ'ল।
তেওঁ ক্ৰুচ কাঠত মৃত্যু হ'ল?
হয়, যীশুৱে তেওঁৰ তেজ ক্ৰুচত বোৱালে। তেওঁৱেই একমাত্ৰ সত্য, আমাৰ পাপৰ বাবে উৎসৰ্গিলে। তেওঁৰ মৃত্যুৰ দ্বাৰাই আমি মুক্ত হলো।
কেনেকৈ এজন মৃত ব্যক্তিয়ে মুক্ত কৰিব পাৰে?
এইটো সত্য, যীশুৰ মৃত্যু হ'ল, কিন্তু তেওঁ আকৌ মৃত্যুৰ পৰা জি উঠিল।
কি, তেওঁ মৃত্যুৰ পৰা জি উঠিল?
হয়, এতিয়া যীশু চিৰদিনৰ বাবে জীৱিত আছে। তেওঁ মৃত্যু ও চয়তানৰ বন্ধনৰ পৰা মুক্ত হ'ল। তেওঁ অকলেই মাথো ভয়ৰ পৰা জয় দিব পাৰে, তেওঁই মাথো পাপৰ পৰা মুক্ত কৰিব পাৰে।
এতিয়া যীশু ক'ত আছিল?
তেওঁ স্বৰ্গত আছে, তথাপিও তেওঁ এতিয়াও আমাৰ ওচৰতে আছে। তেওঁ আমাৰ প্ৰাৰ্থনা শুনে।
তেওঁ জানো মোৰ প্ৰাৰ্থনা শুনিব?
হয়, যিজনে তেওঁৰ নামত প্ৰাৰ্থনা কৰে তেওঁ শুনে। তেওঁত বিশ্বাস কৰা, তেওঁ আমাক মুক্ত কৰিব।
সেইবোৰেই শুভ বাতৰি। এই শুভ বাৰ্তা মোক কোৱাৰ বাবে বহুত ধন্যবাদ।